নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জোনাই সমজিলাত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা, বিটিআৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে বিটিচিত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ, পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দৰঙত তিনিদিনীয়াকৈ শ্বহীদ দিৱস পালন, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হৰমিত সিঙক গৃহ বিভাগৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ উত্তৰাখণ্ডত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ উদ্বোধন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। ড০ শৰ্মাই জোনাই ৰাজহ চক্ৰত 207খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ ভূমি বিষয়ক কাম কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰাত সহায়ক হোৱাকৈ এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিভাগটোৰ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। তেওঁ লগতে সমজিলাখনৰ গ্ৰামাঞ্চলৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু এটা নতুন উন্নয়ন খণ্ড গঠন কৰিবলৈ যাৱতীয় পৰামৰ্শ আগবঢ়ায়। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ বিষয়ে আলোচনা কৰি ধেমাজি জিলাত ইয়াৰ অধীনত ভূমিপট্টা প্ৰদান কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত ভূমি চৰকাৰী উন্নয়নমূলক কাম কাজত ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণৰ পাছত নতুনকৈ চিনাক্তকৰণ হোৱা ভূমিত বনানীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ড০ শৰ্মাই এই ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে। সমজিলাখনৰ শৈক্ষিক কাম কাজৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই উচ্চ প্ৰাথমিক বিদ্যালয়সমূহক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ অথবা আন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ বাবেও পৰামৰ্শ গ্ৰহণ কৰে। তেওঁ লগতে চিবেন চাপৰি স্বাস্থ্য কেন্দ্ৰক এখন পূৰ্ণাংগ চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দাৰ্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ড০ শৰ্মাই কয় যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে উৎসৰ্গিত এই আনন্দালয় ভৱনে দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে জনজাতীয় সমাজখনক আগবঢ়াই লৈ যাব। ৰাজ্যত বৰ্তমান থকা 220টা আনন্দালয় ভৱনে চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজি বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱনৰ ঐতিহাসিক ডিব্ৰুগড় চহৰত উদ্বোধনৰ আমি সকলোৱে সাক্ষী হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিছো। এক শিক্ষামূলক পদক্ষেপ হিচাপে আনন্দালয়ে ইতিমধ্যে অসমৰ চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে বৃহত্তৰ জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই এক প্ৰশংসনীয় কৰ্মযজ্ঞ আৰম্ভ কৰিছে। বৰ্তমান ৰাজ্যখনত প্ৰতিষ্ঠিত 220টা এনে শিক্ষা কেন্দ্ৰই আমাৰ সমাজলৈ সফলতাৰ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰশিক্ষিত স্থানীয় যুৱকৰ জৰিয়তে প্ৰদান কৰা দৈনিক পাঠদানে চাহ শ্ৰমিকৰ সন্তান আৰু জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশত সহায় কৰিছে।
অহা 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে স্বচ্ছতাৰ তিনিদিন শীৰ্ষক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি 30 জানুৱাৰীত পৌৰ নিগমৰ অন্তৰ্গত 9খনকৈ বজাৰ আৰু শতাধিক ৰাজহুৱা শৌচাগাৰ চাফ চিকুণ কৰা হ'ব। একেদৰে 31 জানুৱাৰীত গুৱাহাটীৰ বিভিন্ন স্থানত থকা মহৎ লোকসকলৰ প্ৰতিমূৰ্তিসমূহ চাফ চিকুণ কৰি বন্তি প্ৰজ্বলন কৰা হ'ব। 1 ফেব্ৰুৱাৰীত নামঘৰ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰ কৰোৱাৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি মেয়ৰ শৰণীয়াই 1 মাৰ্চৰ ভিতৰত 197টা গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হ'ব বুলি সংবাদমেলত সদৰি কৰে। মিছন ফ্লাড ফ্ৰী আঁচনিৰ অধীনত 306টা নলা আৰু 5খন নদী পৰিষ্কাৰ কৰা হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বিটিআৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে বিটিচিত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বড়োলেণ্ড আঞ্চলিক পৰিষদ, বিটিচিৰ উদ্যোগত কোকৰাঝাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা এটা মটৰচাইকেল সমদল উলিওৱা হয়। আজি বিয়লিৰ ভাগত বডোফা সাংস্কৃতিক প্ৰকল্পত বড়োলেণ্ড এচিভাৰ্ছ এৱাৰ্ড সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়োৱা বিভিন্ন বিভাগৰ সৈতে জড়িত 85গৰাকী ব্যক্তিৰ লগতে আন 56গৰাকী ব্যক্তিক স্বীকৃতি প্ৰদান কৰি সন্মান জনোৱা হ'ব। বিটিআৰ চুক্তিৰ পঞ্চম বাৰ্ষিকীৰ উপলক্ষত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এইদৰে কয়।
2020 চনৰ 27 জানুৱাৰীত দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো সংগ্ৰামীসকলৰ লগত শান্তি চুক্তি হৈছিলে আৰু এই চুক্তি 5 বছৰ সম্পূৰ্ণ হ'ল। আৰু এই 5 বছৰৰ যিটো টাইম, এই টাইমত আমি যিটো দেখিলো যে আমাৰ মূল উদ্দেশ্যবিলাক যিটো আছিলে, কি ইয়াৰ ভিতৰত প্ৰথমটো আছিলে শান্তি প্ৰতিষ্ঠা কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু বিটিআৰ অঞ্চলটো দীঘলীয়া সময়ৰ কাৰণে এটা অনিশ্চয়তা, অশান্তি তেনেকুৱা এটা পৰিৱেশ আছিলে। এই পৰিৱেশটো আমি সেই সময়ত বড়োলেণ্ডত বসবাস কৰা অকল বড়োসকল নহয়, সকলো জনগোষ্ঠীয়ে অনুভৱ কৰিছিলে। কিন্তু আনপিনেদি বড়ো সংগ্ৰাম এটা চলি আছিলে, যি সমস্যাৰ এটা পলিটিকেল চলিউচনৰ কাৰণে সকলো বাট চাই আছিলে আৰু বিশেষকৈ আমাৰ NDP সকলে কোনোবা ম্যানমাৰত, কোনোবা অন্য ঠাইত, কোনোবা ডিজিনেটত কেম্পত থাকি বহুত বছৰৰ পৰা নিগচিয়েচন চলি আছিলে।
কাইলৈ দ্বিতীয় দিনটোত কোকৰাঝাৰ গ্ৰীণ ফিল্ডত আয়োজিত মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বিটিচিৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আৱাসিক চৌহদো আনুষ্ঠানিকভাৱে মুকলি কৰিব। চিৰাং জিলাৰ ছিডলি কাশীকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে পঞ্চম বিটিআৰ শান্তি চুক্তি দিৱস পালন কৰে। অনুষ্ঠানত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপৰি অন্যান্য শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে। অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে বিটিআৰ চুক্তিৰ অন্যান্য দফাসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে এই চুক্তিৰ জৰিয়তে বিটিআৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে। তামোলপুৰ জিলাতো আজি বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে UPPL দলে মটৰচাইকেল সমদল উলিয়ায়। ইয়াৰ পূৰ্বে তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে বিটিআৰ শান্তি চুক্তিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে অনাগত দিনত বিটিআৰবাসীয়ে শান্তি আৰু সম্প্ৰীতিৰে অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ পণ ল'ব লাগে বুলি উল্লেখ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনাকৈ অনুষ্ঠিত 131 সংখ্যক কৃষক শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক শ্বহীদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিত পথৰুঘাটে ৰিঙিয়াই শীৰ্ষ প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰবীণ লোকশিল্পীসকলৰ সন্মিলন আৰু শিল্পী পেঞ্চন প্ৰাপকসকলক সম্বৰ্ধনা জনোৱাকে ধৰি আন বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। কাইলৈ তৃতীয় তথা অন্তিম দিনটোত পুৱাৰ ভাগত কৃষক শ্বহীদ সমাধিত শ্ৰদ্ধাঞ্জলি, শ্বহীদ তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছত দিনৰ 11:30 বজাত মুকলি সভাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই সভাত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পথৰুঘাটৰ কৃষক বিদ্ৰোহক স্মৃতি সোঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাক টিকটকো কাইলৈৰ মুকলি সভাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি আকাশবাণী দৰঙৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসকে বৰ্ধিত হাৰত অন্যায়ভাৱে মাটিৰ খাজনা আৰোপ কৰাৰ বিৰুদ্ধে নিৰস্ত্ৰ প্ৰতিবাদ কৰিবলৈ গৈ 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত 140গৰাকী কৃষক শ্বহীদে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল। এই কৃষক শ্বহীদসকলৰ স্মৃতিত প্ৰতিবছৰে কৃষক শ্বহীদ দিৱস পালন কৰি অহা হৈছে। বিশিষ্ট গীতিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ঘোষক কীৰ্তিকমল ভূঞাৰ গীত সাধনাৰ 7টা দশক সম্পূৰ্ণ হোৱা উপলক্ষে আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বাজি থাক বাঁহীটিও শীৰ্ষক এটি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অভিনন্দন সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱা, কাৰ্যকৰী সভাপতি মছদ্দৰ হুছেইন, সম্পাদক তন্মনা চৌধুৰী আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অসমীয়া গীতি সাহিত্যলৈ আগবঢ়াই অহা অৱদানৰ বাবে কীৰ্তি কমল ভূঞাক অভিনন্দন জনায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিনন্দন গ্ৰন্থ কীৰ্তি কমল উন্মোচন কৰা হয়। উল্লেখযোগ্য যে 50 বছৰ পূৰ্বে আজিৰ দিনটোতে কীৰ্তি কমল ভূঞা আকাশবাণীৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। অনুষ্ঠানত বিশিষ্ট লেখক, শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰী, গায়িকা তথা অধ্যাপিকা মৃদুলা দাস আৰু সংগীত পৰিচালক অনুপম চৌধুৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে শ্ৰী ভূঞাৰ সৃষ্টিৰাজি সন্দৰ্ভত আলোকপাত কৰে। এই উপলক্ষে এটা মনোজ্ঞ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰিছে। অসম আৰক্ষীৰ স্থায়ী সঞ্চালক প্ৰধান নিযুক্তি নিদিয়া পৰ্যন্ত অস্থায়ীভাৱে শ্ৰীসিঙক সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। গৃহ বিভাগে আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা ডি পি সিঙক দায়িত্বৰ পৰা অব্যাহতি দিয়ে। মৰিগাঁও জিলাৰ টোপাতলিত থকা কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ এৰী মৌলিক বীজ ফাৰ্মত আজি এৰী কৃষি বিজ্ঞান অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ এই কৃষি মেলাত মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকী গছপুলি ৰোপণৰ লগতে এৰী মুগাৰ প্ৰদৰ্শনী মুকলি কৰে। তেওঁ এৰী পলুৰ প্ৰতিপালনৰ খাদ্য বৃক্ষ প্ৰস্তুতৰ কৃষি প্ৰণালী নামৰ এখন হাতপুথি উন্মোচন কৰি এৰী উৎপাদনেৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 4গৰাকী কৃষকক পুৰস্কাৰ প্ৰদান কৰি এৰী পালকসকলৰ সৈতে মত বিনিময় কৰে। শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশৰ্মাই অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী কৰাৰ লগতে দশম শ্ৰেণী পৰ্যন্ত অসমীয়া বিষয়ক বাধ্যতামূলক কৰাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। কাইলৈ দ্বিতীয় দিনা সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি বিশাল শোভাযাত্ৰা উলিওৱা হ'ব। তিনিচুকীয়াৰ ৱমেন্স কলেজৰ 59 সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আজিৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মৃগাংক চৌধুৰীয়ে পতাকা উত্তোলন কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা সমাৰোহৰ শিক্ষা প্ৰজ্বলন কৰাৰ পাছতে উদ্বোধনী ভাষণত অধ্যক্ষ ডঃ চৌধুৰীয়ে ছাত্ৰীসকলক ক্ৰীড়াসুলভ মনোভাৱেৰে সকলো খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ছাত্ৰী একতা সভাৰ সভানেত্ৰী জেৰিনা মৰাণে ছাত্ৰীসকলক ক্ৰীড়াসুলভ মনোভাৱেৰে প্ৰতিটো খেলত অংশগ্ৰহণ কৰাৰ শপত বাক্য পাঠ কৰায়। উদ্বোধনী অনুষ্ঠানৰ পাছতে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। 2017 চনৰ 11খন পলিটেকনিক প্ৰতিষ্ঠানত নিযুক্তি দিয়া অংশকালীন প্ৰবক্তাসকলে আজি গুৱাহাটীৰ সচলত প্ৰতিবাদ সাব্যস্ত কৰে। সদ অসম পলিটেকনিক প্ৰতিষ্ঠাপক ফেকাল্টি সন্থাৰ উদ্যোগত পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ কৰি অংশকালীন প্ৰবক্তাসকলে চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী দৰমহা প্ৰদান কৰাক লৈ অসম চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে 15 দিনৰ ভিতৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহৰ সমাধানৰ ব্যৱস্থা নকৰিলে অনিৰ্দিষ্টকাললৈ ধৰ্ণা কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰে। উত্তৰাখণ্ডত কাইলৈৰ পৰা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ৰীড়া সমাৰোহ আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত কমনৱেলথ গেমছ ফেডাৰেশ্যনৰ সভাপতি ক্ৰিছ জেনকিন্স, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ ল'ব। ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত মুঠ 37খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিভাগীয় দলে অংশগ্ৰহণ কৰিব। এই ক্ৰীড়া সমাৰোহৰ শুভ উদ্বোধনী কাইলৈ হ'ব যদিও ইতিমধ্যে বিভিন্ন শিতানৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ 3 দিন বাকী থকা সময়ত অধিৱেশনৰ আদৰণি সমিতিয়ে প্ৰতিনিধিসকলক আদৰিবলৈ সাজু হৈছে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ অসম সাহিত্য সভাৰ 2023-25 বৰ্ষৰ অষ্টম তথা অন্তিমখন কাৰ্যনিৰ্বাহক সভা 31 জানুৱাৰীত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জোনাই সমজিলাত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা। বিটিআৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ 5ম বাৰ্ষিকী উপলক্ষে বিটিচিত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ। পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দৰঙত 3দিনীয়াকৈ শ্বহীদ দিৱস পালন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ উত্তৰাখণ্ডত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ উদ্বোধন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।